وقال الملك ائتوني به أستخلصه لنفسي فلما كلمه قال إنك اليوم لدينا مكين أمين
رزاي قال ইউসুফক মোৰ ওচৰলৈ লৈ আহা, মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি ল'ম। তাৰপিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক'লে, নিশ্চয় আজিৰ পৰা আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত।